নমস্কাৰ নমস্কাৰ, মই এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ অভিনৱ বৰঠাকুৰ। শুনিছেনে শুনিছেনে, মই এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ। আজি কিমান বছৰ হ'ল, মোৰ বহুত বছৰৰ পৰা মই দেখোঁ যে এই ডিভাইচটো যে আছে তাতে লেন, যিটো তাতে আছে নহয় পি পাৱাৰ পি অ' এন আছে নে, লাষ্টৰ লেন এটা আছে, লেন এল এ এন মানে লেনত গৈ আছে, সেই লাইটৰ টেপ 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 জ্বলি থাকিছিলে, সদায় জ্বলি থাকিছিলে। আজি কেইদিনমানৰ পৰা সেই লাইটটো নজ্বলে, কিন্তু তামাম ট্ৰেফিকটো ভালকৈ চলি আছে। কিয় বাৰু, কিয় বাৰু? এ মই জানো, কাৰণ এই তিনিটা, এইটো আজি দ্বিতীয় দিন, কাইলৈ কি হয় চাওঁ, কাইলৈ কি হয় চাওঁ। এই মই কৈছোঁ নহয়, মই আহিছোঁ ইয়াতে, তিনিটা লোকৰ নাথ পগলা হয় নে নহয়, তিনিটা লোক স্বৰ্গ মৰ্ত আৰু পাতালৰ কোনোবা এটা কণ্ট্ৰলাৰ আছে, এইটো মই হয়নে নহয়, এতিয়াও চিনি পোৱা নাই মোক, কৰি থাকা তোমালোকে, তুমিতো কোনো কৰা, তোমাৰ তোমাৰ হাতত একোৱেই নাই, ক'ৰবাত বেলেগে কৰি আছে, যেনেকৈ মোৰ পানীৰ টেংকিটো পানীখিনি খালী কৰি দিয়ে অভাৰ নাইট, যেনেকৈ মোৰ কেমেৰাকেইটা অফ কৰি দিয়ে, কৰেনে? আল্লাহু আকবৰ, শুক্ৰিয়া শুক্ৰাচাৰ্য, ই এটা চকু ফুটাই লৈছিলে, এতিয়া আকৌ ই আকৌ মোৰ লগত যুদ্ধ আছে, যিদিনাই ৰূপটো ভাঙি থাকিব, ৰূপ ৰূপীয়া চান্দি চান্দনী 1965 চন 23 জুলাই যিদিনা ৰূপটো ভাঙিছিলে, এক বছৰৰ ভিতৰত মই আহি ওলালোঁ, এতিয়া তোমালোকে চোৱা মই ইয়াতে আছো নে নাই, আজি নহয় কালি, হিমন্ত আৰু ৰিণিকী আৰু নৰাধম মোদী আৰু ডনাল্ড ট্ৰাম্প সকলোৱে জানে, মোক চিনি পায়, পায়নে নাপায়, পায়নে নাপায়, পায়নে নাপায়, এ তুমি উত্তৰ দিব নোখোজা, কাৰণ তুমি চাকৰি কৰি আছা, এই পে চেকটো বন্ধ হৈ গ'লে কেলা বিপত্তি হৈ যাব, হয়নে? শুনা, অলপ চলপ 1 গ্ৰাম 5 গ্ৰাম 10 গ্ৰাম ৰূপ অলপ কিনা আৰু মোৰ 108টাৰ নাম জপ কৰা, তাকো দিয়া,